লোকে লিখা শুভবাৰ্তা 20 অধ্যায় যীশুৰ ক্ষমতাৰ বিষয়ে প্ৰশ্ন। এদিন যীশুৱে জিৰচালেম মন্দিৰত শুভবাৰ্তা প্ৰচাৰ কৰি লোকসকলক যেতিয়া উপদেশ দি আছিল, তেতিয়া পৰিচাৰকসকলৰ সৈতে প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপকসকল তেওঁৰ ওচৰলৈ আহিল। তেওঁলোকে তেওঁক সুধিলে, আমাক কোৱা, তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা বা তোমাক এই ক্ষমতা দুয়োটাজন কোন? তেতিয়া তেওঁ উত্তৰ দি তেওঁলোকক ক'লে, ময়ো তোমালোকক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, তোমালোকে মোক উত্তৰ দিয়া, যোহনৰ বাপ্তিস্মা স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল? তেতিয়া তেওঁলোকে ইজনে সিজনে বিবেচনা কৰি ক'লে, স্বৰ্গৰ পৰা বুলি যদি কওঁ তেনেহ'লে তেওঁ কিয় বিশ্বাস নকৰিলে বুলি তেওঁ ক'ব, কিন্তু আমি যদি কওঁ মানুহৰ পৰা তেনেহ'লে লোকসকলে আমাক শিলদলিয়াই মাৰিব, কাৰণ লোকসকলে যোহনক এজন ভাৱবাদী ৰূপে দৃঢ় বিশ্বাস কৰে। তেওঁলোকে তেতিয়া উত্তৰ দি ক'লে, সেয়ে ক'ৰ পৰা আহিল সেই বিষয়ে আমি নাজানো। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, তেনেহ'লে কি ক্ষমতাৰে মই এইবোৰ কৰোঁ সেই বিষয়ে ময়ো তোমালোকক নকওঁ। কেইজনমান বিশ্বাসঘাতক খেতিয়কৰ দৃষ্টান্ত। পাছত তেওঁ লোকসকলৰ আগত এই দৃষ্টান্ত দি ক'বলৈ ধৰিলে, এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাক খেতিয়কসকলৰ হাতত গতাই দি বহুদিনৰ কাৰণে আন দেশলৈ গ'ল। পাছত সেই খেতিয়কসকলে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে, এইকাৰণে বতৰৰ দিনত তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠিয়াই দিলে। কিন্তু খেতিয়কসকলে তেওঁক কোবাই সুদাহাতে খেদি দিলে। আকৌ তেওঁ আন এজন দাসক পঠোৱাত তেওঁলোকে তেওঁকো কোবাই অপমান কৰি সুদাহাতে খেদি দিলে। তৃতীয়বাৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো আঘাত কৰি বাহিৰলৈ পেলাই দিলে। তেতিয়া দ্ৰাক্ষাবাৰীগৰাকীয়ে ক'লে, মই কি কৰিম, মোৰ প্ৰিয় পুত্ৰক পঠাই দিম, কিজানি তেওঁলোকে তেওঁক আদৰ কৰিব। কিন্তু খেতিয়কসকলে তেওঁক দেখি ইজনে এজনে কোৱা মেলা কৰি ক'লে, এওঁৱেই উত্তৰাধিকাৰী, আহা উত্তৰাধিকাৰ আমাৰ হ'বলৈ তেওঁক বধ কৰোঁ হওক। এইবুলি তেওঁলোকে তেওঁক দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰি বধ কৰিলে। এই হেতুকে সেই দ্ৰাক্ষাবাৰীগৰাকীয়ে তেওঁলোকক কি কৰিব, তেওঁ আহি সেই খেতিয়কসকলক সংসাৰ কৰি আন লোকৰ হাতত দ্ৰাক্ষাবাৰী দিব। তেতিয়া এই কথা শুনা লোকসকলে ক'লে, ঈশ্বৰে এনে নকৰক। তাতে তেওঁলোকলৈ চাই ক'লে, এই লিখা বচনৰ অৰ্থ কি? তেনেহ'লে ঘৰ সজাসকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ'ল। সেই শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত সেই শিল পৰিব তেওঁক ধূলিৰ দৰে গুৰি কৰি পেলাব। ৰাজকৰ, পুনৰুত্থান আৰু দাৰিদ্ৰ সন্তানৰ বিষয়ে প্ৰশ্ন। বিধানৰ অধ্যাপক আৰু প্ৰধান পুৰোহিতসকলে তেওঁলোকৰ বিৰুদ্ধে যীশুৱে এই দৃষ্টান্ত ক'লে বুলি জানি সেই সময়তে তেওঁক হাতে হাতে ধৰিবলৈ উপায় বিচাৰিলে, কিন্তু লোকসকলৰ বাবে ভয় কৰিলে, যাতে তেওঁলোকে তেওঁৰ ধাৰ্মিকতাত সাৱধানতাৰে সতৰ্কৰ দৃষ্টি ৰাখি তেওঁৰ কথাত যেন দায় ধৰিব পাৰে আৰু তেওঁক দেশৰ অধিকাৰী আৰু শাসনকৰ্তাৰ হাতত যেন সোধাই দিব পাৰে। এইকাৰণে সাধুৰ বেগ ধৰা কিছুমান চোৰাংচোৱা পঠাই দিলে। পাছত তেওঁলোকে তেওঁক সুধিলে, হে গুৰু, আপুনি যথাৰ্থৰূপে কথা কৈছে আৰু উপদেশ দিছে আৰু কাৰো মুখলৈ নাচাই পক্ষপাত নকৰাকৈ ঈশ্বৰৰ পথ দেখুৱাই আছে, ইয়াক আমি জানো, কিন্তু বিধানৰ মতে আমি চিৰাজক কৰ দিব পায়নে নাপায়? যীশুৱে তেওঁলোকৰ চতুৰালি বুজি তেওঁলোকক ক'লে, মোক এটা আধলি দেখুওৱা, ইয়াৰ কাৰ প্ৰতিমূৰ্তি আৰু নাম দিয়া আছে? তেওঁলোকে ক'লে, চিজাৰৰ। তেতিয়া তেওঁলোকক ক'লে, তেনেহ'লে যি চিজাৰৰ সেই চিজাৰক দিয়া আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া। তাতে অধ্যাপক আৰু প্ৰধান পুৰোহিতসকলে লোকসকলৰ আগত তেওঁৰ কথাত দুখ ধৰিব নোৱাৰিলে। তেওঁৰ উত্তৰত কেৱল বিস্ময় মানি নিজম দি থাকিল। পাছত পুনৰুত্থান নাই বুলি কোৱা চুন্দকীসকলৰ কোনো কোনোৱে তেওঁৰ ওচৰলৈ আহি সুধিলে, হে গুৰু, ককাই ভাইৰ মাজৰ পত্নী থকা কোনো এজন যদি নিসন্তান হৈ মৰে, তেনেহ'লে তেওঁৰ ভায়েক বা ককায়েকে সেই পত্নীক বিয়া কৰাই মৃতজনলৈ বংশ উৎপন্ন কৰিব, এইবুলি মুচিয়ে আমালৈ লিখিলে। বাৰু কোনো 7 ভাই ককাই আছিল, প্ৰথমজনে বিয়া পাতি নিসন্তান হৈ মৰিল, ৰমায়ণে দ্বিতীয়জনে তাইৰে সৈতে বিবাহ পাতিলে আৰু তৃতীয়জনেও তাকেই বিয়া কৰিলে, সেইদৰে 7 সন্তান নথকাকৈ মৰিল, অৱশেষত সেই পত্নীও ঢুকাল। এতিয়া পুনৰুত্থানৰ সময়ত তেওঁ কোনজনৰ পত্নী হ'ব, কাৰণ 7 তেওঁক বিয়া কৰাইছিল? এতিয়া যীশুৱে তেওঁলোকক ক'লে, এই যুগৰ সন্তানসকলে বিয়া কৰাই আৰু বিয়া দিয়াও হয়, কিন্তু যিসকলে এই যুগৰ আৰু মৃত লোকৰসকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলি গণ্য হয় তেওঁলোকে বিয়া নকৰায় আৰু বিয়া দিয়াও নহয়। তেওঁলোকৰ মৃত্যু হ'ব নোৱাৰে, কাৰণ তেওঁলোক স্বৰ্গৰ দূতসকলৰ তুল্য আৰু পুনৰুত্থানৰ সন্তান হোৱাৰ বাবে তেওঁলোক স্বৰ্গৰ দূতসকলৰ তুল্য আৰু পুনৰুত্থানৰ সন্তান হোৱাৰ বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়। মচীহা জোপোহাৰ আঁৰত থকা প্ৰভুক আব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ, জাকবৰ ঈশ্বৰ বুলি মতাত মৃত যে পুনৰুত্থিত হয় তেওঁ ইয়াকে প্ৰকাশ কৰিছিল। এতিয়া তেওঁ মৃত লোকৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত লোকসকলৰহে ঈশ্বৰ, কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে। তাতে কোনো বিধানৰ অধ্যাপকে উত্তৰ দি ক'লে, হে গুৰু, আপুনি ভাল কৈছে, কিয়নো তেওঁক পুনৰ কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহ নহ'ল। যীশুৱে তেওঁলোকক ক'লে, খ্ৰীষ্ট যে ডায়ুদৰ সন্তান ইয়াক কেনেকৈ কয়, কিয়নো ডায়ুদে নিজে গীতমালা পুস্তকত কৈছে, প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মোৰ সোঁহাতে বহি থাকা যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীড়া নকৰোঁ। এইদৰে ডায়ুদে তেওঁক প্ৰভু বুলিলে। তেনেহ'লে তেওঁ কেনেকৈ ডায়ুদৰ সন্তান হ'ব পাৰে? অধ্যাপকসকলৰ পৰা সাৱধানে থাকিবলৈ আদেশ। পাছে সকলো লোকে শুনাকৈ তেওঁৰ শিষ্যসকলক ক'লে, এতেকে তেওঁলোকলৈ সাৱধান হোৱা, যিসকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু সাত বজাত নমস্কাৰ বিচাৰে, নামঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভাল পায়, আৰু বাৰী বিধৱাসকলৰ ঘৰ বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, তেওঁলোকে অৱশ্যে অধিক দণ্ড পাব।